গীতমালা ৫১ অধ্যায়। প্ৰধান বাদ্যকৰ নিমিত্তে ডাউদৰ ৰচিত গীত। বৈদসেৱাৰ লগত বিবিচাৰ কৰাৰ পাছত যেতিয়া নাথন ভাৱবাদী ডাউদৰ ওচৰলৈ আহিছিল, সেই সময়ৰ গীত। হে ঈশ্বৰ, তোমাৰ অসীম প্ৰেম অনুসাৰে মোক কৃপা কৰা। তোমাৰ প্ৰচুৰ দয়া অনুসাৰে মোৰ পাপ মোচন কৰা। মোৰ সকলো অধৰ্ম তুমি ধুই পেলোৱা। মোৰ পাপৰ পৰা মোক শুচি কৰা। মোৰ পাপবোৰ মই নিজেই জানিছো। মোৰ পাপ সদায় মোৰ আগত আছে। তোমাৰ বিৰুদ্ধে, কেৱল তোমাৰেই বিৰুদ্ধে মই পাপ কৰিলোঁ। তোমাৰ দৃষ্টিত যি বেয়া মই তাকে কৰিলোঁ। তুমি তোমাৰ বাক্যত ধাৰ্মিক, তোমাৰ বিচাৰ নিখুঁত। চোৱা, অধৰ্মতে মোৰ জন্ম হ'ল, মোৰ মাতৃয়ে মোক পাপতে গৰ্ভদান কৰিলে। তুমি হৃদয়ৰ মাজত সত্যতাক চাব বিচৰা, সেয়ে তুমিয়েই মোৰ গোপন হৃদয়ত শিক্ষা দিবা। এচুপ বনেৰে তুমি মোক পবিত্ৰ কৰা, আৰু মই শুচি হ'ম। মোক ধোৱা, তাতে মই হিমতকৈও বগা হ'ম। মোক আনন্দ আৰু উল্লাসৰ ধ্বনি শুনিবলৈ দিয়া। তুমি গুৰি কৰা মোৰ অস্থিবোৰক উল্লাসিত হ'বলৈ দিয়া। মোৰ পাপসমূহৰ পৰা তুমি তোমাৰ মুখ ঢাকা। মোৰ সকলো অপৰাধ মোচন কৰা। হে মোৰ ঈশ্বৰ, তুমি মোৰ ভিতৰত শুদ্ধ অন্তৰ সৃষ্টি কৰা। মোৰ অন্তৰত এক নতুন আৰু সুস্থিৰ আত্মা স্থাপন কৰা। তোমাৰ সন্মুখৰ পৰা মোক দূৰ নকৰিবা। তোমাৰ পবিত্ৰ আত্মা মোৰ পৰা নিনিবা। তোমাৰ পৰিত্ৰাণৰ আনন্দ মোক পুনৰাই দান কৰা। তোমাৰ উদাৰ আত্মা দি মোক ধৰি ৰাখা। তেতিয়া মই পাপীবোৰক তোমাৰ পথৰ বিষয়ে শিক্ষা দিম। তাতে পাপী লোক তোমাৰ ফালে ঘূৰিব। হে ঈশ্বৰ, হে মোৰ পৰিত্ৰাণৰ ঈশ্বৰ, ৰক্তপাতৰ দুখৰ পৰা তুমি মোক উদ্ধাৰ কৰা। তাতে মোৰ জিভাই তোমাৰ উদ্ধাৰৰ গীত উচ্চ স্বৰে গাব। হে প্ৰভু, মোৰ ওঠ মুকলি কৰা। মোৰ মুখে তোমাৰ প্ৰশংসা প্ৰচাৰ কৰিব, কিয়নো তুমি বলিদানত সন্তুষ্ট নোহোৱা। হোৱা হ'লে মই তাক দিলোহেঁতেন। হোম বলিটো তুমি সন্তুষ্ট নোহোৱা। ভগ্ন মন ঈশ্বৰৰ গ্ৰহণীয় বলি ইয়াক দিয়া। হে ঈশ্বৰ, ভগ্ন আৰু অনুতাপী মনক তুমি অগ্ৰাহ্য নকৰিবা। তোমাৰ মংগলময় ইচ্ছাৰে তুমি চিয়োনৰ মংগল কৰা। জেৰুচালেমৰ প্ৰাচীৰ তুমি পুনৰ নিৰ্মাণ কৰা। তেতিয়া ধাৰ্মিকতাৰ বলি উৎসৰ্গ, হোমবলি উৎসৰ্গ আৰু পুনৰাহুতি হোমবলি উৎসৰ্গত তুমি আনন্দিত হ'বা। তাৰ পাছত তোমাৰ যজ্ঞবেদীৰ ওপৰত লোকসকলে দামৰি উৎসৰ্গ কৰিব।